এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰি কৈছো মঞ্জিত গগৈয়ে। সম্ভাৱ্য যুদ্ধকালীন পৰিস্থিতি সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি দেশৰ বিভিন্ন স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হ'ব। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটাৰ সময়তে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি দেশৰ 260টা স্থানত সতৰ্কতামূলক অনুশীলন চলোৱা হ'ব। গুৱাহাটী, বঙাইগাঁও, ডিব্ৰুগড়, ধুবুৰী, তেজপুৰ, লখিমপুৰকে ধৰি ৰাজ্যৰ 20টা স্থানত আজি জনসাধাৰণৰ জীৱনৰ নিৰাপত্তা তথা সম্পত্তিৰ সুৰক্ষাৰ বাবে মক ড্ৰিল অনুষ্ঠিত হ'ব। এই অনুশীলনৰ সময়ছোৱাত বিমান আক্ৰমণৰ সময়ত ছাইৰেন ব্যৱস্থাৰ সক্ৰিয়কৰণ, সাধাৰণ লোক বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰা, হঠাৎ বিদ্যুৎ কৰ্তন বা ব্লেকআউট হলে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই বিষয়ত সজাগ কৰা, আপাতকালীন পৰিস্থিতিত দ্ৰুত উদ্ধাৰ আৰু গুৰুত্বপূৰ্ণ কাৰখানা বা ঘাটিত নিৰাপত্তা নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হ'ব। অগ্নি নিৰ্বাপন আৰু জৰুৰীকালীন সেৱা বিভাগৰ গুৱাহাটীৰ মুখ্য কাৰ্যালয়ে ৰাজ্যৰ 20টা অগ্নি নিৰ্বাপন বাহিনীৰ কেন্দ্ৰক মক ড্ৰিলত সক্ৰিয় অংশগ্ৰহণৰ বাবে নিৰ্দেশ দিছে। এই অনুশীলনত জিলা প্ৰশাসন আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে সহযোগ কৰিব। মধ্য আৰু নামনি অসমৰ 13খন জিলাত আজি পুৱা 7:30 বজাৰ পৰা পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। এই পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাৰ মুঠ 12,131টা ভোটকেন্দ্ৰত ভোটগ্ৰহণ কৰা হৈছে। দ্বিতীয় পৰ্যায়ত 91,31,127গৰাকী ভোটদাতাই 29,608গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। ইয়াৰ ভিতৰত জিলা পৰিষদত 495গৰাকী, আঞ্চলিক পঞ্চায়তত 2,388গৰাকী আৰু গাঁও পঞ্চায়ত সদস্য পদত 26,725গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ইতিমধ্যে 1,289গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ৰাজ্যখনত যোৱা 2 মে'ত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 14খন জিলাত 70.19% ভোটদান সম্পন্ন হয়। অহা 11 মে'ত 2টা পৰ্যায়ৰে ভোটগণনা কৰা হ'ব। উল্লেখযোগ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে। সদৌ অসম আহোম সভাৰ 133সংখ্যক প্ৰতিষ্ঠা দিৱস অহা 13 মে'ত ডিব্ৰুগড় টাই শিক্ষা সাংস্কৃতিক কেন্দ্ৰত অনুষ্ঠিত হ'ব। 1893চনৰ 13 মে'ত টাই সংস্কৃতিৰ বিকাশ তথা উত্তৰণৰ লক্ষ্যৰে গঠন হোৱা আহোম সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে 6খন উপসমিতি গঠন কৰি প্ৰস্তুতি চলোৱা হৈছে। দিৱসৰ কাৰ্যসূচীৰ অংশ হিচাপে হ'বলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। এই সভাতেই বিশিষ্ট লেখক তথা টাই আহোম ভাষা সাহিত্যৰ গৱেষক ডঃ পুষ্প গগৈক সদৌ অসম আহোম সভাৰ প্ৰতিষ্ঠাপক সভাপতি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱা বঁটা প্ৰদান কৰা হ'ব। দিৱসৰ সৈতে সংগতি ৰাখি ইন্দ্ৰ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থখন ডিব্ৰুগড়ৰ কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ জয়দেৱ গগৈয়ে উন্মোচন কৰিব। ডিব্ৰুগড়ৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ জেণ্ডাৰ চেম্পিয়ন ক্লাব, অসম কলেজ শিক্ষক সন্থাৰ গোট আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত কালি চলচ্চিত্ৰ নিৰ্মাণ সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাত প্ৰখ্যাত অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা তথা লেখক শ্ৰেয়াৰ্ছ জুটছিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। তেওঁ ছাত্ৰীসকলক চলচ্চিত্ৰ নিৰ্মাণৰ সৈতে জড়িত বিভিন্ন দিশৰ বিষয়ে অৱগত কৰোৱাৰ লগতে এই সম্পৰ্কত বৃত্তিগত সম্ভাৱনাসমূহো ফহিয়াই দেখুৱায়। বিশ্বনাথ জিলাৰ বিহালী সমষ্টিৰ বিহপুখুৰী চাহ বাগিচাত মৌমাখিৰ আক্ৰমণত কালি 14গৰাকী শ্ৰমিক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। চাহ বাগিচাখনৰ চালানৰ ওজনৰ সময়ত বাগিচাখনত কাম কৰি থকা এগৰাকী মহিলা শ্ৰমিকক মৌমাখিৰ জাকে ওপৰজুপৰি আক্ৰমণ কৰাৰ ফলত শ্ৰমিকগৰাকী গুৰুতৰভাৱে আহত হয়। এই অৱস্থাত অন্য শ্ৰমিকসকল দৌৰি পলাবলৈ চেষ্টা কৰাৰ সময়তেই আন 13জন শ্ৰমিকো গুৰুতৰভাৱে আহত হয়। তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰজা ৰমাকান্ত সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা অনুষ্ঠিত সদৌ মৰাণ ছাত্ৰ সন্থাৰ 57সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ কালি সামৰণি পৰে। এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে অংশ লয়। প্ৰথম দিনৰ অনুষ্ঠানত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মৰাণ জনগোষ্ঠীৰ বীৰত্ব, একাগ্ৰতা, নিষ্ঠা, নিৰ্ভীকতা আৰু সাহসিকতা কেৱল অসমেই নহয় সমগ্ৰ ভাৰতবৰ্ষই অনুধাৱন কৰি আহিছে বুলি মন্তব্য কৰে। দেশৰ বিভিন্ন অংশত আজি হ'বলগীয়া মক ড্ৰিল অৰ্থাৎ অসামৰিক প্ৰতিৰক্ষা অনুশীলনৰ পৰিপ্ৰেক্ষিতত আকাশবাণীৰ বাতৰি সেৱা বিভাগে কালি নিশা প্ৰচাৰ কৰা বিশেষ স্পটলাইটত অসামৰিক প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় অনুশীলনৰ বিষয়ে বিশেষজ্ঞসকলৰ মতামত ব্যক্ত কৰে। ইংৰাজী ভাষাত প্ৰচাৰিত এই স্পটলাইটৰ অসমীয়া ভাষান্তৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি পুৱা 9:30 বজাত প্ৰচাৰ কৰিব। এই অনুষ্ঠান ৰাজ্যখনৰ আটাইবোৰ কেন্দ্ৰই ৰিলে কৰিব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হৈছে আৰু পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। Thank you.